नमामि स्वारम सचिदानंद रूपम लसत कुंडलम गोकुले भ्राजमानम नमामि स्वारम यशोदाभियोलुख लाधावमानम् यशोदाभियोलुख लाधावमानम् परामिष्टमत्यन्ततो दृष्टगोप्या सत्कुंडलम गोकुले भ्राजमानम नमामि नाचन्नं वृणेहं Yeah. ভক্তি ধামনে তদীয় দরায়াথ বিশ্বাস ধামনে
অজ্ঞানতিমিরান্ধস্য জ্ঞানঞ্জনশ্লাকয়া চক্ষুরুন্মীলিতং যেন তস্মৈ শ্রীগুরবে নমঃ। নমো বিষ্ণুপাদায় কৃষ্ণপ্রেষ্ঠায় ভূতলে শ্রীশ্রীমদ্ভক্তি প্রজ্ঞানকেশবৈতি নামিনি অতিমর্ত্তচরিত্রায় শাশ্বিতানাং চ পালিনে জীবদুঃখে সদাতায় नाम प्रेम प्रदायिने वंशा कल्पतरुभ्यस्य कृपा सिंधुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमो महावदन्याय कृष्ण प्रेम प्रदायते कृष्णाय कृष्ण चैतन्य नाम्ने गौरत्तिषे हे कृष्ण करुणा सिंधो दीनबंधो जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते तप्त कंचन गौरांगी राधे वृंदावनेश्वरी विश्वानुसुते दे प्रणमामि हरि प्रिये गौरादेवी काकुहर गदगदयाद्य बाजा जाचि निपत्त भूवि दंडवत उद्भटार्ति अस्य प्रसादमबुदस्य जनस्य कृत्वा गंधर्विके कवगणी गणनं विधि अंगश्यामलिं छटाभिरवितो मन्देकतेन्दीवरं जड्डञ्जागुदरोचि संविदधतमपट्टम्बरस्य श्रिया वृन्दारण्यनिवासिनं हृदिलसद्दामाभिरामोदरं राधास्कन्दनिवेशितो जलभुजं ध्यायं दामोदरं भक्त्या विहीनापराधलक्ष्यै चित्ताश्च कामादितरङ्गमध्यै कृपामयीं त्वां शरणं प्रपन्ना वृन्दे नमस्ते चरणारविन्दं गुरवे गौरचन्द्राय राधिकायै तदालये कृष्णाय कृष्णभक्ताय तद्भक्ताय नमो नमः वैराग्यजुगभक्तिरसंप्रयत्नै अपाजन्मानुभिक्षुमन्दं कृपाम्बुधिर्ज परदुःखदुःखी सनातनस्तं प्रभुमाश्रयामि श्रीचैतन्यमनोवीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति सबलान्तिकं यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातरया जुहाव पुत्रेति तन्मयतया तर्वोभिनेदो तं सर्वभूतहृदयं मुनिमानतोऽस्मि तवैवास्मि न जीवामि त्वया विना इति विज्ञाय राधे तन्नय मां चरणन्तिके यत् किंकरी सुभौषा खलु काकुवाणी नित्यं परस्य पुरुषस्य शिखण्डमौले जस्या कदारसुभे विश्वानुजाया तत्केलकुञ्जभवनं गणमर्जनीष्याम् उपदेशामृतम् গতকালে আমরা বৈষ্ণবের প্রতি কোন রকম প্রাকৃত ভাব না দেখা উচিত গুরুদেব তো কথাই বাকি এমনকি শাস্ত্রেতে লেখা আছে বৈষ্ণব মাত্রের প্রতি গুরু বুদ্ধি করতে হবে আর যারা শিক্ষা ইত্যাদি থে তার তো কথাই বাকি ওখানে জায়গা না থাকে এখানে চলে আস এখানে বস কোন অসুবিধা থাকে এদিকে এদিকে জায়গা আছে বৈষ্ণব মাত্রকেই গুরু করা উচিত কোন সময় প্রাকৃতত্ব তাহার মধ্যে দর্শন করতে হবে কোন প্রাকৃত ভাব আজকে বলছেন যদি এইরকম হয়ে চলা যায় বৈষ্ণবদের মধ্যে প্রাকৃত ভাব যদি কেউ না দেখে, আর যারা বৈষ্ণবগণকে যথাযোগ্য বৈষ্ণবের তারতম্য অনুসারেতে তাহাদেরকে আদর যত্ন যদি করে, প্রীতি করে বৈষ্ণবের তারতম্য অনুসারেতে, তাহলে তাদের হরিনামেতে রুচি হতে পারে। আর যদি এইসব নাই আর অনর্থগ্রস্ত, অনর্থ তার মধ্যে ভর্তি আছে, তাহলে এইটি তাহার রোগ। এই জন্য এই অবস্থাতে আমাদের কি করা উচিত, এই অবস্থামে হম লোক ক্যা করনা চাহিয়ে উসকে লিয়ে ইয়ে বতলা রে। দৃষ্ট ই স্বভাব জনিতরি বক্তিয়ে তো হোক, স্যাৎ কৃষ্ণাম চরিতাদি সীতাপ বিদ্যা পিতোপতপ্ত রসনস্য নরোচিকাদি কিং ত্বাদরাদ অনুদিনম খলু শৈব জুষ্টাস্বাদি কর্মোদ্ভবতি তদ্গদ মূলহন্ত্রি। অবিদ্যা পিতোপতপ্ত রসনস্য, যাহার রসনাতে অবিদ্যারূপী পিত্ত খুব বেশি বেড়ে গিয়েছে, অবিদ্যাটাই হচ্ছে পিত্ত রোগ, কমলা রোগ, মিশ্রি মিষ্টি, কিন্তু মিষ্টি হলেও যদি কমলা রোগ হয়েছে, পিত্ত রোগ হয়ে গেছে, তাহলে কটু লাগে, কষায় লাগে, ভালো লাগে না। কিন্তু মিশ্রি একমাত্র তাহার ঔষধি, মিশ্রি খেতে 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 ওই রোগ দূর হয়ে যায় এবং ওই মিশ্রিটা পরে মিষ্টি লাগে। তদ্রূপ আমাদের অনাদিকাল থেকে কৃষ্ণ বহির্মুখ আমরা আছি, অনাদিকাল সে হম কৃষ্ণকে বহির্মুখ হতে হয়ে চলে আ রে অনাদিকাল থেকে। দেখো অনাদি আর নিত্য মধ্যে কিছু পার্থক্য আছে, কুছ পার্থক্য হ্যাঁ, নিত্যবদ্ধ আর অনাদিবদ্ধ মে কুছ অন্তর হ্যাঁ। নিত্যবদ্ধ মানে একবার কোনোদিনই মুক্ত হবে না, নিত্যবদ্ধই থাকবে আর বদ্ধই ছিল। কিন্তু অনাদিবদ্ধ মানে হবে কি, অনাদিকাল থেকে আছে বদ্ধ বটে, কিন্তু মুক্ত হওয়ার অধিকার আছে, মুক্ত হয়ে যাবে। কোথাও কোথাও অনাদির বদলে নিত্য বলা হয়েছে, ওকে অনাদি ধরে দিতে হবে, ওকে নিত্য ধরব না। কোথাও কোথাও একটা পারিভাষিক মতন এসে গেছে। এখন অনাদিকাল থেকে আমরা সকলেই অবিদ্যা দ্বারা গ্রস্ত, কৃষ্ণ বিমুখ হয়ে রয়েছে, চোখ বন্ধ করবেন না। কোনো কোনো ব্যক্তি এই কোনো লোক চোখ বন্ধ করবেন না, চোখ খুলেই থাকবেন। কতবার কৃষ্ণ এসেছেন, কতবার রামচন্দ্র এসেছেন, কতবার নৃসিংহদেব এসেছেন, কতবার বামন অবতার এসেছেন, কতবার ব্যাস সুখ ইত্যাদি সব এসেছেন, নারদ এসেছেন, কিন্তু আমাদেরকে কেউ কিছু করতে পারেনি, কেউ কোনো কালেতে কিছু করেনি। ও লোক সব আয়ে রাম কৃষ্ণ ইত্যাদি ভি আয়ে, কৃষ্ণ ভি দশ বিশ বার পচাশ লাখ বার কোটি বার আয়ে, কিন্তু হম লোগোঁ কো ও লোক কুছ না কর সকে। না জানে হম লোগ উস সময় ক্যা থে, উস সময় পায়খানা কে কীড়ে থে, না কহাঁ থে, না জল জন্তু থে, না ক্যা জানে ক্যা থে, কোই পতা নহীঁ। ইস বার সুযোগ মিলা হে, মনুষ্য শরীর মিল গয়া, বৈষ্ণব কা সঙ্গ মিল গয়া, জেসে তেসে বৃন্দাবন মথুরা মন্ডল মে ভি হম লোগ আ গয়ে, কিছু না কিছু প্রকার সে ইস বার সুযোগ মিলা হ্যাঁ। আর মহাপ্রভু জি কে কীর্তন कि इसमें हम लोग और उसी परंपरा में भी आ गए हैं, ये बहुत बड़ा भारी हम लोगों का सौभाग्य है। इसलिए कहते हैं तो थापियो यदि अनर्थ था के आकृष्ण नामे तो रुचि ना है, हरि कथा ते रुचि ना है, हरि कथा में रुचि यदि नहीं है और हरि नाम रूपी मधुर मिश्री भी अच्छी नहीं लगती है। मधुर मधुर में तत्मंगलम मंगलानाम सकल निगमवल्ली सफलम चित स्वरूपम सकृत कपरिगी तम सद्धया हेलयावा भृगुवर नरमात्रम तार एत कृष्णना। कृष्ण नाम मधुर थी के मधुर, ताथे के उ मधुर, अमृत थी के उ मधुर। आ समस्त वेदेर सार निगम रूपी कल्पवल्ली तहार सुपपक्क बिना कोनो हे अंश रहित हे अंश वर्जित रसमय एक कृष्ण नाम। किंतु हमारे दुर्भाग्यवशत एटा भालो लागे ना, हमरा करी ना। एखन जे रकम होते ओई रोगी के मिश्री दिले क्रमे 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 रोग दूर हो जाए, जत परिमाणे रोग दूर होवे तत पर्यंत पर ओई परिमाणे ते मधु मिश्रीटा मधु लागे, अथवा जत परिमाणे ते ओई मिष्टी लागबे तत परिमाणे बुझते हुए जे रोग दूर हो चले जाच्छे। एखन दुटा मध्य कौनटा निया जाए, कौनटा ग्रहण करा उचित? प्रथमे अनर्थ करे तारपरे हरिनाम करबो, अनर्थ दूर करे दिए तारपरे हरिनाम करबो, ना हरिनाम आर हरि कथा सुनते सुनते अनर्थ दूर होबे, कौनटा उचित? कोटी कोटी जन्मे तेउ आमादेर अनर्थ सहजे जाबे ना, जाबे ना, जाबे किसे जाबे? ओई हरिनाम आर हरि कथा वैष्णव संगे तेई जाबे। एई जन्ने जे जे अधिकारेते जे अवस्थाते आछे ओइखान थेके हरिनाम करो। स्थाने स्थिता तनुवां मनोभि, जे जेखाने आछे जार जतटुकु अपराध आछे महा दुर्दैव आछे ओइखान थेके हरिनाम एकटु भालो करे करतो। कि रकम नाम करबे? निरंतर अनुदिनम अनुदिनम माने कि एकटी दाड़ी कामा विसर्ग थाकबे ना, कोनो विघ्न बाधा दिए ना, एक बार निरंतर तैल धार आवत अविच्छिन्न गति ते जारा हरि नाम करबे। तथापि तो मने दिगे दिगे जाच्छे इधर उधर जारा तखन बोलबे कि जोर करे हरे कृष्ण 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 हरे हरे, बस आर अनर्थ आसबे ना, धीरे धीरे दूर। एक प्रक्रिया छाड़ा आर कोनो ना। आर थाकते हबे साधु संग भितरे, साधु संग जीवने मरणे आर नाही गति मोर एटा धरे रखते हबे, आर कोनो गति नाही। देखो एक कुकुर रसोई घरे ना चले जाए, एक ता पीछेर लोक एक तो देखे तो कुकुरटाके सरिये दो तो दरवाजा बंद कर दो ना तो रान्ना घरे भितरे चले जाए। এই জন্য বৈষ্ণবগণের অনুগত্যেতে হরি কথার শ্রবণ আর তারপরে হরিনাম এইটা যদি কেউ নিরন্তর করে, নিরন্তর করবার তাৎপর্য একটি মনে করুন যে দেওয়াল আছে কোথাও একটা কিছু শুষ গলবার জায়গা নেই, কিন্তু কোনোরকম হয় একটা শুষের মুখটা তরি কোনোরকম একটু গলিয়ে দিয়া যায়, यदि सुई का अग्रभाग भी कहीं लगा दिया जाए और फिर उसे मोटा और लगाया जाए, फिर धीरे धीरे बढ़ाते जाए, तो एक दिन क्या होगा? बहुत बड़ा छिद्र, उसमें से हाथी निकल जाएगी। समय दीते हैं मैंने अवकाश जाते कोनो वैष्णव निंदा है कोनो अनर्थ आसे अन्य कोनो चिंता आसे, हमारा अनेक समय ते यही भूल करेगी। हरि नाम करते समय हरि कथा समय ते निजे तो मरी, हरि भक्ति कथा छेड़े दिए अन्य दिगे दौड़ाई, मनटा अन्य दिगे जाई, ओटाके एकाग्र करवार चेष्टा करी, জোর জোর কর হরিনাম করবো, বৈষ্ণব গণের সঙ্গ ছাড়ব না। কোন সময় আমরা প্রতিজ্ঞা করেলি যে দেখুন এই অনর্থটা আমার আছে জানি, কিন্তু আমি মরে গেলেও এই অনর্থটা ছাড়ব না। গুরুদেবকে বলবে এই ব্যক্তির সঙ্গত আমি তো ছাড়তে পারবো না, অনর্থ গুরুদেবকে ছেড়ে দিতে পারি, মঠ ছাড়ে দিতে পারি, বৈষ্ণব সঙ্গ ছেড়ে দিতে পারি, কিন্তু এইটি আমি এইটাকে বাজায় রেখে যদি অন্য কিছু বলুন আমি করব, কিন্তু ওইটা ছাড়ব না। তাহলে তার হয়ে গেল, এই জন্য কোনো রকম ফাঁক দিতে হবে না, কোনো কবি ফাঁক দিতে হবে না, কোনো প্রতিষ্ঠার লালসা, অন্য অভিলাষ, জ্ঞান কর্ম, অন্য লোকের সঙ্গে বিবাদ, এই সবগুলিকে দূর করে দিয়ে একমুখী হয়ে হরিনাম কর, জোর জোর করে নাম, বৈষ্ণবগণের আনুগত্যেতে। তাহলে এই কৃষ্ণমুখ বিমুখতা জন্ম জন্মান্তের এইটি হচ্ছে অবিদ্যা। বিদ্যা মানে জ্ঞান, অবগত হওয়া। অবিদ্যা মানে কৃষ্ণকে ভুলে যাওয়ার নাম হচ্ছে অবিদ্যা। কৃষ্ণ ভুলি সেই জীবন আদির বহির্মুখ, অতএব মায়া তারে দে সংসার আদি। যাতে কৃষ্ণ বিমুখতা আমাদের ধীরে ধীরে দূর হোক, উন্মুক্ততা আসে, বৈষ্ণবগণের আনুগত্যতে সেবা ইত্যাদি করতে পারি, হরিনাম করতে পারি, তাহলে অবিদ্যাটা যাবে, হরিনামেতে রুচি হবে, হরিকথাতে রুচি হবে, আত্মস্বরূপ উপলব্ধি হবে সবগুলি। কিন্তু নিত্য নিয়মিত ভাবেতে এই সবগুলি হবে। তন্নাম রূপ চরিতাদি সুকীর্তনানু স্মৃত্যুক্রমেণ রসনা মনসি নিয়োজ্য তিষ্ঠন ব্রজে তদানুরাগী জনানুগামী কালম নয়েত অখিলামি ইত্যুপদেশ সা। শ্রীল রূপ গোস্বামী বলছেন যে আমি ভক্তির স্বামী সিন্ধু উজ্জ্বল নীলমণি আর বহু সব গ্রন্থগুলি লিখেছি, লিখে কনক্লুজনেতে এই এসেছি আমার সমস্ত শিক্ষার চৈতন্য মহাপ্রভুর কাছ থেকে যে আমি গ্রহণ করেছিলাম, স্বরূপ দামোদরের নিকটেতে, সনাতন গোস্বামী পাদ নিকটেতে যা আমি গ্রহণ করেছি, আমি সমস্ত এর সার এইখানেতে বলছি। কি তন্নাম রূপ, তন মানে কে? কৃষ্ণচন্দ্র। তন্নাম রূপ বিশেষ করে এখানে বলছেন তন্ন মানে বহু রকমের হবে, দ্বারকাধীশ কৃষ্ণ, রাম হতে পারেন, নৃসিংহদেব হতে পারেন, মথুরেশ কৃষ্ণ হতে পারেন, সখাগণের মিত্র হতে পারেন, যশোদানন্দন হতে পারেন, যেরকম হতে তপ্তকাঞ্চন গৌরাঙ্গী রাধে বৃন্দাবনেশ্বর। প্রথমে কৃষ্ণের বলছেন হে কৃষ্ণ করুণা সিন্ধু, হে করুণা সিন্ধু, করুণার তুমি সিন্ধু। তারপরে বললেন কি হে কৃষ্ণ করুণা সিন্ধু দীন বন্ধু, আপনি দীনের বন্ধু আমি দীন, অতএব আপনি আমাতে করুণা করুন। জগৎপথে আপনি সমস্ত বিশ্ব ব্রহ্মাণ্ডের জগতের প্রভু। তারপরে আবার একটা নিকটতম ভাব নিয়ে আসলেন জগৎপথে গোপেশ, গোপগণের ঈশ বলে আবার বলেন যে গোপগণের ঈশ হলে হবে, গোপেশ গোপিকা কান্ত, ঈশ থেকে নিয়ে আসলেন আবার ঈশের মধ্যে, অর্থাৎ পতির দ্বারা কান্তের কিছু মাধুর্য এবং নিকটতম ভাব আছে, এই জন্য তাতে সন্তুষ্ট না হয়ে গোপেশ থেকে নিয়ে আসলেন গোপিকা, তাতেও আবার কিছু থেকে গেল, এই জন্য রাধা কান্ত নমস্তে। ওই রকম হতে তন মানে এই কৃষ্ণের যত রকমের নাম আছে ওই নামের মধ্যে যে যাহার যে প্রিয় নাম সখাগণ ওই রকম ভাবে বলবে, বাৎসল্য রসে কৃষ্ণ তাহাকে গোপাল গোপাল ইত্যাদি সব নাম লিবে, মধুর রস আশ্রিত ভক্তগণ চন্দ্রাবলীর পথে বলবে, গোপীর পথে বলবে কি অন্য নাম সম্বন্ধে বলবে। আর যারা অত্যন্ত নিভৃত রূপমঞ্জরী প্রভৃতি কি রূপ গোস্বামী ইত্যাদি বলবেন, রাধাকান্ত, রাধা রমন, রাধাকান্ত, রাধা গোবিন্দ, রাধা গোপীনাথ, রাধা বল্লভ, রাধা বিহারী, রাধা সব। এর মধ্যেও আবার কান্ত মধ্যেও কতগুলি ভাব আছে। কান্ত শব্দের প্রয়োগ এই জন্য করা হয়েছে যে কান্ত সবসময় কান্তার বশীভূত থাকে, এই জন্য তখন ওটা কান্ত হবে, অন্যথা ও কান্ত হবে না। তাহলে এখানে রাধা কান্ত মানে কি হলো, রাধার যিনি বশীভূত কৃষ্ণ ওই রকম প্রেম, তাহারই প্রতি আমার লোক যে এইরকম হয় বশীভূত তিনি, এইরকমের তন নাম রূপ চরিতাদি, ইনারি নাম, ইনারি রূপ, রূপ কি অত্যন্ত নবকিশোর নটবর, অত্যন্ত সুন্দর, কিরকম হয় নায়ক মধ্যে কি ধীর ললিত, সবগুলি ধীর উদ্ধত ইত্যাদি সব আছে, কিন্তু তার মধ্যে প্রধান হচ্ছে সব থেকে উন্নত এই ধীর ললিত ইত্যাদি, ললিত কিন্তু ধীর গম্ভীর। তা এইটা বুঝতে হলে বুঝতে হবে কখনো কখনো অধীরও আছে, ধীর বলতে কি কখনো কখনো ধীরও আছে, কখনো অধীর আছে, কখনো শান্ত আছে, কখনো ধীরাধীরও আছে, এই সবগুলিকে নিয়ে বিচার করে দিয়ে তার নাম রূপ চরিতাদি, এই হচ্ছে চরিত। এই সব বিচার না বুঝলে রূপ গোস্বামীর ভিতরে তো পৌঁছতে পারবে। ভাব সম্বন্ধী ক্রিয়াগুলি অবলম্বন করতে হবে না, বলা হল। এখন সাধারণ ব্যক্তি কি বুঝবে, কিছুই বুঝবে না যে ভাব সম্বন্ধী কি। যদি রূপানুগ যে বিশ্বনাথ চক্রবর্তী ঠাকুর ইত্যাদির যাহার গ্রন্থ পড়েছে তার ভাব, তখন সঙ্গে সঙ্গে এক সেকেন্ডেতে ভাবময়, ভাব সম্বন্ধী, ভাবানুকূল, ভাবের অবিরুদ্ধ অবিরুদ্ধ এইসবগুলি বুঝবে, নাই তো কেউ কিছু বুঝবেই না যে কি এরা বললো তার মধ্যেই। এইরকম হবে তে সবগুলি ভাব আছে, তার চরিত্র লীলা চরিত্র আছে, ওই নাম রূপ চরিত্র সুকীর্তনানু অনু অনু মানে নিরন্তর তাহার চিন্তন করবে, কিরকম মনে দ্বারা এইসব নাম রূপ গুণ লীলা চিন্তন করতে করতে ওই জাতীয় যে নাম আছে ওই জিহ্বা দ্বারা রসনা দ্বারা বলবেন, নারদ ঋষি বীণা বাদন করতে করতে নারদ মুনি বাজায় বীণা রাধিকা রমন না, বীণাতে বাদন করছেন না রাধিকা রমন নামে, কিরকম হতে তিনি চিন্তন করতে 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 ওই সব লীলাকে চিন্তন করতে 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 করছেন, আমাদের রূপ গোস্বামী ইত্যাদি এইসবগুলি চিন্তন করছে। কোনো কোনো সময়তে এই রকম বলা হয় যে একটা খঞ্জ কৃষ্ণদাস ছিলেন, খঞ্জ কৃষ্ণদাসই তো, খঞ্জ বৈষ্ণব ছিলেন, ভাবাবস্থা প্রাপ্ত লোক ছিলেন, রূপ গোস্বামী কোনো সময়তে ভজনেতে বসে আছেন, তিনি দেখছেন ভাব নেত্রে কৃষ্ণ সখাগণের সঙ্গে কোনো গোপীর গৃহেতে প্রবেশ করেছে, কৃষ্ণ গোপীকে ঘর মে আপনি সখাওকে সাথ মে প্রবেশ কিয়ে উসকে বচ্চে সে কহ দিয়া, যো বুড়ি ঘর মে থি ও দধি মন্থন কর রহি, তো কৃষ্ণ নে সিখলা দিয়া যে তুম আগে যাও ঘর মে আর আপনি মাইয়া সে কহ দো যে বছড়া দুধ পি রহা হ্যা, আর বছড়ে কো খুলবা দিয়া উসি সে उसी का लड़का अपना ही बछड़ा खोल दिया और मैया से जाकर, मैया अरे बछड़ा तो दूध पी गया सब। तो बुढ़िया दौड़ी, बुढ़िया दौड़ी और बछड़े को पकड़ने लगी। इतने में कृष्ण सब बच्चों के साथ में उसके घर में घुस गए और घुस करके दधी इत्यादि सब खा रहे हैं और खिला रहे हैं। रूप गोस्वामी और कृष्ण ऐसे ऐसे देख रहे हैं और खूब मंद मुस्का भी रहे हैं। उनकी मुस्कान देख करके रूप गोस्वामी ने हंस दिया। देख रहे हैं भाव नेत्र से भीतर और ऊपर में हंस दिया। और वो खंज कृष्णदास आए थे, उनको प्रणाम करके श्रद्धा पूर्वक उनको प्रणाम करके तब जाएंगे। तो देखा जब वो हंस रहे हैं, कोई कारण नहीं है जब हंसने का। स्थूलदर्शी व्यक्ति क्या देखेगा, कोई कारण नहीं। तो हम ही को देख करके, मैं लंगड़ा करके चल रहा था और सवेरा आ गया, इसलिए हमको देख करके हंस दिया। मन में ये भावना करके बेचारे चले गए।
तो ये भावावस्था प्राप्त हो गए, ऐसा भावना क्यों
है? ऐसा हो जाता है भाई, सब भावावस्था एक बराबर नहीं है। किसी का भी अपक्व है, किसी का परिपक्व है, किसी का परिपक्व है, किसी का सुपक्व है, किसका और भी और अधिक पक्व हो गया है, उसमें सुख छेद कर दिया है, ऐसा बहुत सब हो सकता है। इसलिए कहने से एक ही से नहीं समझना चाहिए। भावावस्था का भी बहुत अंतर है। किसी का भाव आभास, किसी का भाव का एकदम संपूर्ण भाव उपस्थित हो गया है। इसलिए नहीं तो रूप गोस्वामी कहाँ जाएंगे, किस लिए जाने का कोई कारण नहीं। उनको लोभ है तभी तो जाएंगे। यू कैन सिट हियर। तो उन्होंने हंस दिया, वो बड़े दुखी होकर के लौट गए। लौट गए, इनका ध्यान टूट गया, कहते हैं टूट गया। रूपमंजरी का ध्यान कहीं टूट सकता है इस जागतिक भाव से? नहीं तो, किंतु हम लोगों के लिए दिखला रहे हैं, देखाते हैं साधकोचित भाव। अब इनका दो एक दिन मन नहीं लगा, मन चंचल हो गया। यदि किसी कारण से भी मन चंचल हो गया तो कृष्ण का नाम रूप गुण लीला इत्यादि चिंतन करने में मन नहीं लगेगा और हरि नाम में भी मन नहीं लगेगा, हरि कथा में उद्विग्न रहेगा। इसलिए वैष्णव निष्किंचन होना चाहिए। जब तक निष्किंचन नहीं होगा, कोई भी सकिंचन का भाव उसमें रहेगा तो कुछ न कुछ गड़बड़ी हो जाएगी। हम लोगों में से कोई भी एक ऐसा व्यक्ति है जो हम लोग रात्रि काल में जाकर, जहाँ हम लोग बंसी बट में गए थे, भांडीर बन के पास वाला है ना, एकदम निर्जन स्थान, एकदम कोई नहीं, वन जंगल, वहाँ पर घड़ी बांध कर, अच्छा ये साल लगाकर, मोजे पहनकर, सोने का चश्मा या कैसा भी चश्मा लगाकर और पॉकेट में 10, 20, 50, 100, 400, 500 रुपया ले करके वहाँ जा करके भजन कर सके रात में अकेले, है कोई? और यदि भजन किया तो क्या होगा? दूसरे दिन फिर भजन नहीं करना पड़ेगा उनको। उनको वहाँ जाने का न कष्ट, फिर वो जगत में ही नहीं रहने का कष्ट करना पड़ेगा। रूप गोस्वामी, सनातन गोस्वामी और सब लोग थे उस समय में, और घना घोर जंगल उसमें रहते थे। कैसे? निष्किंचन होकर के। बिना निष्किंचन हुए भाई ये सब निरंतर ज ये नहीं है, निरंतर भाव नहीं है, कुछ न कुछ गड़बड़ी होगी। इसलिए कहते हैं तन्नाम रूप चरितादि सुकृतनानु अनु स्मृत्यो, निरंतर स्मृति मन में वही उसी सब लीलाओं का और जिह्वा के द्वारा उन्हीं सब जो हमारे अत्यंत प्रिय नाम है उन्हीं का। क्रमेण रसना मनसी नियोज्य, हरि नाम रसना से करो निरंतर उच्च स्वर से और मन में नियुक्त करो कृष्ण की ये सब लीलाएं। और यदि योग्यता अधिकार हो तो अष्टकालीय लीलाओं में नित्य नवीन एक ही निशांत लीला, एक ही नहीं है, कैसी है, नित्य नवीन, उसमें कितने कितने भाव है। गोविंद लीलामृत में एक दिन मैंने 24 घंटे का केवल वर्णन किया। ये पार्वती जी ने उनको नारद ऋषि को और शंकर जी ने पार्वती जी को जो नित्य लीला पद्म पुराण में जो सुनाई वो केवल एक दिन का है, 24 घंटे में 8 विभाग करके किया गया, 2 दिन का नहीं। श्रीमद् भागवत में जो रासलीला का प्रसंग है वो केवल एक रात का केवल है, बस दूसरी रात का नहीं है। दूसरी रात का होगा तब कि कैसा होगा, नित्य उसमें और नवीनता आ जाएगी, उनके नित्य में, उनके गान में, उनके लीला चरित्र में, यह सब है। इन लीला चरित्रों को स्मरण करते हुए ऐसे ऐसे नामों के साथ में हृदय से नाम करेगा, उसमें हृदय बाहर आ जाएगा आंसू के रूप में। हृदय का किसे रूपे आश्रे अश्रु रूपे ते बहिर्गत हो जाए, रोमांच पुलक इत्यादि हो जाए। जन महाप्रभु बोलचें